এই আকাশবাণী গুৱাহাটীৰ মহাবাহ খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যত এইবাৰৰ বানত 6খন জিলাৰ 22,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। বানৰ ফলত 4,000 হেক্টৰৰো অধিক কৃষিভূমিৰ শস্য নষ্ট হৈছে। দিখৌ, দিচাং, ধনশিৰি, বৰাক আৰু কুচিয়াৰাকে ধৰি ৰাজ্যখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বিভিন্ন স্থানত স্থাপন কৰা 113টা আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰত প্ৰায় 7,000 লোকে আশ্ৰয় লৈ আছে। চৰকাৰে উদ্ধাৰ অভিযানৰ কামত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল নিয়োগ কৰিছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণ আৰু নিপকৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল বানত বুৰ গৈছে। ধনশিৰি আৰু দৈয়াং নৈৰ লগতে উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ বিভিন্ন ঠাই বানৰ কবলত পৰিছে। জিলাখনত যোৱা 24 ঘণ্টাত বানৰ ফলত 2 লোকে প্ৰাণ হেৰুৱায়। বানপীড়িতসকলৰ বাবে জিলা প্ৰশাসনে 15টা আশ্ৰয় শিবিৰ মুকলি কৰিছে। আজি জিলা আয়ুক্ত পুলক মহন্তই সীমান্ত দণ্ডাধীশৰ সৈতে গোলাঘাট ৰাজচক্ৰৰ অন্তৰ্গত ইটানগৰ টোপ অঞ্চলত বান পৰিস্থিতিৰ বুজ লয়। বানপীড়িত ৰাইজৰ অৱস্থাৰ বুজ লৈ আয়ুক্তগৰাকীয়ে NDRF আৰু SDRFৰ উদ্ধাৰ অভিযান নিৰীক্ষণ কৰে। ইফালে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰতো চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী কেইবাখনো গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে। একেদৰে গহপুৰ সমজিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মজান আৰু ছত্ৰং নৈৰ বাঢ়নী পানীয়ে কালি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায়। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ 4 দুৱাৰৰ অন্তৰ্গত বাকোলা, বাকোলা পথাৰ, আমলগা, ভালুকমাৰী, বুঢ়াগাঁও, দলং বস্তিকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। প্ৰথমবাৰৰ বাবে গামানি চাপনলা গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে। আজি বিধায়ক পদ্ম হাজৰিকাই বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। চতিয়াৰ বিধায়কগৰাকীয়ে বান পৰিস্থিতি সন্দৰ্ভত এইদৰে কয়।
যোৱা ৰাতি পাহাৰীয়া পানী সোমাইছে, অৰুণাচলৰ পৰা আচলতে পানী সোমাইছে। ইয়াত মই বিধায়ক হোৱা ইমান দিন হ'ল যে এই অঞ্চলটোত এনেকুৱা পানী সোমোৱা ঘটনা ঘটা নাছিল, কিন্তু আজি কি কাৰণে এনেকুৱা যে পাহাৰৰ পানীটো কেনেকৈ আহি সোমাইছে, যে মানুহ বৰ আতংকিত হৈছে আৰু আমাৰ জিলা প্ৰশাসন সম্পূৰ্ণ প্ৰস্তুত, তেওঁলোকে যিকোনো পৰিস্থিতি চম্ভালিব পৰাকৈ নিজকে প্ৰস্তুত ৰাখিছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী কেইটামান দিনত ৰাজ্যখনৰ অধিকাংশ ঠাইত বিজুলী ধেৰেকণীৰে মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ৰাজ্য চৰকাৰে নাগৰিকসকলক অহা 2-3 দিনলৈ সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থাই আজি এই বছৰৰ প্ৰথমটো আৰু সামগ্ৰিকভাৱে 5ম শৈক্ষিক বক্তৃতাৰ আয়োজন কৰে। অনুষ্ঠানত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ মুৰববী তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেনেজমেণ্ট ছায়েন্সৰ পূৰ্বৰ গুৰু আৰু IQACAৰ সঞ্চালক অধ্যাপক চন্দনা গোস্বামীয়ে শৈক্ষিক বক্তৃতা আগবঢ়ায়। জীৱন ব্যৱস্থাপনা, নিজক বুজাৰ পৰা আৰম্ভণি বিষয়ক এই বক্তৃতাত আত্মচেতনাৰ লগতে মানসিক আৰু অনুভূতিজনিত সুস্থতাৰ ওপৰত গুৰুত্ব দিয়া হয়। দৰং জিলাৰ দীপিলাৰ ঐতিহ্যমণ্ডিত খতৰা সত্ৰত আজিৰে পৰা 4-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেটি উৎসৱ অনুষ্ঠিত হৈছে। 1568 চনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পৰম শিষ্য লেচাকনীয়া গোবিন্দ আটাই প্ৰতিষ্ঠা কৰা সত্ৰখনত লোকবিশ্বাস আৰু পৰম্পৰা অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বৃত্তান্তৰ সৈতে জড়িত এই উৎসৱ পালন কৰা হয়। আজি পুৱা 5 বজাত প্ৰাতঃ প্ৰসংগৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই উৎসৱ পূৰ্বে সত্ৰৰ 4 বেৰৰ মাজতে সীমাবদ্ধ আছিল যদিও পাছলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচেটি উৎসৱ পালন কৰিবলৈ লোৱা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি দধিমথন, কৃষ্টি প্ৰদৰ্শন, ভাগৱত পাঠ, সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন, অংকীয়া ভাওনা, শ্ৰীকৃষ্ণৰ ৰূপসজ্জা, দিহানাম, বাণিজ্যিক মেলা আদিৰ আয়োজন কৰা হৈছে। এই উৎসৱৰ বাণিজ্যিক মেলাত বিভিন্ন ফলৰ গছপুলিৰ যথেষ্ট চাহিদা দেখা যায়। এই মেলাত ক্ৰয় কৰা পুলিয়ে ভৱিষ্যতে অধিক উৎপাদন দিয়ে বুলি বিশ্বাস প্ৰচলিত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে এই পচেটি উৎসৱত অংশ লৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।